দ্বিতীয় ৰাজাৱলী 22 অধ্যায়। যিহুদা যোছিয়াৰ ৰাজত্ব। 8 বছৰ বয়সত যোছিয়া ৰজা হৈছিল আৰু জেৰুচালেমত 31 বছৰ ৰাজত্ব কৰিছিল। তেওঁ মাকৰ নাম আছিল জিদিদা। তেওঁ বয়স্কটৰ আদায়াৰ জীয়েক আছিল। যিহুৱাৰ দৃষ্টিত যি ভাল যোছিয়াই তাকে কৰিছিল, আৰু তেওঁ পূৰ্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা হওঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল। যোছিয়াই মন্দিৰ মেৰামতি কৰা। যোছিয়াৰ ৰাজত্বৰ 18 বছৰত তেওঁ মচুলমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক ছাফনক এই কথা কৈ যিহুৱাৰ গৃহলৈ পঠাই দিলে, আপুনি প্ৰধান পুৰোহিত হিলকিয়াৰ ওচৰলৈ যাওক আৰু তেওঁ কওক যে লোকসকলৰ পৰা পোৱা যিহুৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ ৰক্ষকসকলে জমা কৰে তাৰ যেন হিচাপ কৰে। সেই ধন যিহুৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহুৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক। কাঠমিস্ত্ৰী, ঘৰ নিৰ্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক। তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে, কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ'ল তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল। মন্দিৰত বিধান পুস্তক পোৱা গ'ল। প্ৰধান পুৰোহিত হিলকিয়াই লেখক ছাফন লিখকক ক'লে, মই যিহুৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ। হিলকিয়াই পুস্তকখন ছাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে। তাৰ পাছত ছাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ'ল আৰু তেওঁ সংবাদ দিলে, আপোনাৰ ডাকবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহুৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে। লেখক ছাফনে ৰজাক এই কথাও জনালে, প্ৰধান পুৰোহিত হিলকিয়াই মোক এখন পুস্তক দিছে। এইবুলি কৈ ছাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। ব্যৱস্থা পুস্তকত যি লিখা আছিল তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে। ৰজাই পুৰোহিত হিলকিয়াক, ছাফনৰ পুত্ৰ অহিকামক, মিখায়াৰ পুত্ৰ অকবুৰক, লেখক ছাফনক আৰু ৰজাৰ নিজ দাস আছায়াক আজ্ঞা দি ক'লে, আপোনালোক যাওক আৰু এই যি পুস্তকখন পোৱা গৈছে তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্ৰ যিহুদা দেশৰ কাৰণে যিহুৱাৰ ওচৰত সোধক, কিয়নো আমাৰ বিৰুদ্ধে যিহুৱা কুদ্ধত প্ৰজ্বলিত হৈছে, কাৰণ আমাৰ পূৰ্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে সেই অনুসাৰে তেওঁলোকে কাৰ্য নকৰিলে। ভাববাদিনী হলদা। এই কথা শুনি পুৰোহিত হিলকিয়া, অহিকামক, অকবুৰ, ছাফন আৰু আছাই ভাববাদিনী হলদাৰ ওচৰলৈ গ'ল। হলদা আছিল বস্ত্ৰ ৰখীয়া, চল্লুমৰ ভাৰ্যা আৰু চল্লুম আছিল সহস্ৰৰ নাতি তিগবাৰ পুত্ৰ। হলদাই জেৰুচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাববাদী হলদাৰ লগত কথোপকথন কৰিলে। তেওঁলোকক ক'লে, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, মোৰ ওচৰলৈ তোমালোকক পঠোৱাজনক কোৱাগৈ যে যিহুৱাই এই কথা কৈছে, চোৱা যিহুদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমংগল আনিম, কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক কুদ্ধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ'ব আৰু তাক নুমোৱা নহ'ব। কিন্তু যিজনে যিহুৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে সেই যিহুদাৰ ৰজাক আপোনালোকে ক'ব যে ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এইদৰে কৈছে, তুমি সেই সকলো কথা শুনিলা, তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু হাওৰ কথা শুনিলা, তেতিয়া তুমি জিহুৱাৰ সন্মুখত নম্ৰ হলা, নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি হুক কৰিলা, সেয়ে ময়ো তোমাৰ প্ৰাৰ্থনা শুনিলোঁ। জিহুৱাই এই কথা প্ৰকাশ কৰিলে, এইকাৰণে শুনা, মই তোমাক তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম, তোমাক শান্তিৰে মৈদাম দিয়া হ'ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমংগল আনিম, তোমাৰ চকুৰে তাক নেদেখিব। তেতিয়া লোককেইজনে হলদাৰ এই বাৰ্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ'ল।